গীতমালা আঠাৱন অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে অল তচ হেত সুৰত গাবলগীয়া মিকতাম নামেৰ ডাউদৰ ৰচিত গীত। তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাইনে? হে শাসনকৰ্তাসকল, তোমালোকে জানো ন্যায়ভাৱে ন্যায় বিচাৰ কৰা, বৰং তোমালোকৰ মনত অন্যায় আৰু দুষ্টতাৰ কাৰ্য আছে। তোমালোকে পৃথিৱীত নিজ হাতৰ উপদ্ৰৱেৰে অপৰাধ কৰিছা। দুষ্টবোৰ গৰ্ভত থকাৰে পৰা বিপদগামী, তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপদগামী হয়। সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ, তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে। সেই হাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয়, যিমানেই দক্ষতাপূৰ্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা। হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙি পেলোৱা। হে জিহুৱা, ডেকা সিংহবোৰৰ প্ৰধান দাঁত ভাঙি বাহিৰ কৰা। বেগাই যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওক। যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পুনায়, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওঁ। শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক। সূৰ্য দেখিবলৈ নোপোৱা মহিলাৰ অসময়ত উপজা সন্তানৰ নিচিনা হওক। তোমালোকৰ পাত্ৰবোৰত কাঁইট খৰিৰ জুই তাপ নাপাওঁতেই তেওঁ সেইবোৰক ঘূৰ্ণী বতাহেৰে উৰুৱাই নিব। ঈশ্বৰে যেতিয়া তেওঁলোকৰ ওপৰত প্ৰতিশোধ লোৱা ধাৰ্মিক লোকে দেখিব, তেতিয়া তাকে দেখি তেওঁলোকে আনন্দ কৰিব। তেওঁ নিজৰ ভৰি দুষ্টৰ তেজেৰে ধুব। তাকে দেখি লোকসকলে ক'ব, সঁচাকৈয়ে ধাৰ্মিকজনে পুৰস্কাৰ পাব। বাস্তৱিক পৃথিৱীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।